أَوْ خَلْقًا مِّمَّا يَكْبُرُ فِي صُدُورِكُمْ فَسَيَقُولُونَ مَنْ يُعِيدُنَا قُلِ الَّذِي فَطَرَكُمْ أَوَّلَ مَرَّةٍ فَسَيُنْغِضُونَ إِلَيْكَ رُؤُوسَهُمْ وَيَقُولُونَ مَتَاهُ قُلْ عَسَىٰ أَنْ يَكُونَ قَرِيبًا
অথবা এনে কোনো সৃষ্টিত পরিণত হওয়া যেটো তোমালোকৰ ধাৰণাত বৰ কঠিন বুলি ভাবা তথাপিও তোমালোকক পুনৰুত্থিত কৰা হ'ব। ইয়াৰ পিছতো সিহঁতে ক'ব কোনে আমাক পুনৰুত্থিত কৰিব, কোৱা তেমাই কৰিব যিজনে প্ৰথমবাৰ তোমালোকক সৃষ্টি কৰিছিল। তেতিয়া সিহঁতে মূৰ জোকাৰি সুধিব সেইটোনো কেতিয়া হ'ব, কোৱা সম্ভৱতঃ সেয়া অতি শীঘ্ৰেই হ'ব।